আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 4374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ গুৰেশ্বৰৰ শোৱাকপুৰৰ শুক্লাই চেণ্ট্ৰেল খেলপথাৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ চিৰাং জিলাৰ বিজনীৰ ঠেংফাখৰী ফৌথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে ভোগালী মেলাৰো আয়োজন আৰু মহিলা প্ৰিমিয়াম লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণ কিছু সময় পাছতে আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা এ ডি আৰ ইত উত্তীৰ্ণ 4374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিয়ন্নন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে।
অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয়বাৰৰ এ ডি আৰ ই পৰীক্ষাৰ আজি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আমি চতুৰ্থ বৰ্গত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিছোঁ। 4000তকৈ অধিক প্ৰাৰ্থী আজি নিযুক্তি পাইছে আৰু যোৱা 5 বছৰত আমি নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যাও আজি 1.5 লাখ অতিক্ৰম কৰিলোঁ। অহাকালিও আমাৰ নিযুক্তি প্ৰক্ৰিয়া আছে য'ত আমি তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলক নিযুক্তি দিম আৰু আন বিভাগসমূহতো আৰু বহুকেইটা নিযুক্তি আছে। আমি 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিযুক্তি প্ৰক্ৰিয়াখিনি সম্পন্ন কৰাৰ বাবে চেষ্টা কৰিম।
এ ডি আৰ ইত উত্তীৰ্ণ 6347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক কাইলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এ ডি আৰ ইত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,56,677লৈ বৃদ্ধি পাব। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ শোৱাকপুৰৰ শুক্লাই চেণ্ট্ৰেল খেলপথাৰত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি গুৰেশ্বৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 33,816 গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক প্ৰদান কৰে। এই কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিটিচিৰ উপাধ্যক্ষ বিশ্বজিৎ গৌৰা নাৰ্জাৰীৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থাকে।
33,000 মহিলা আজি আমাৰ গোৰেশ্বৰ সমষ্টিৰ উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ পুঁজি বিতৰণ কৰিলোঁ আৰু গোটেই অসমতে 32 লাখ মহিলা এতিয়ালৈকে 18 লাখ মহিলাক আমি পুঁজি বিতৰণ কৰিলোঁ, 10,000 কম। আৰু এই আঁচনিখনে মহিলাসকলৰ মাজত আত্মবিশ্বাসৰো সৃষ্টি কৰিছে, আনন্দ আৰু উৎসাহৰো সৃষ্টি কৰিছে। আমাৰ লক্ষ্য হ'ল এই মহিলাসকলক লাখপতি বাইদ হিচাপে নিৰ্মাণ কৰা আৰু বিজ্ঞানসন্মতভাৱে আমি ধুনীয়াকৈ আগবাঢ়ি গৈ আছোঁ। মই ভাবোঁ যে আমি এই কামত নিশ্চিতভাৱে সফল হ'ম।
চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰী ফৌথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে ডঃ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ, প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হয়। দিনৰ 11:30 বজাত সপোনৰ পৰা গন্তব্যস্থানলৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়। বিয়লি 3 বজাত কবি সন্মিলন আৰু 4:30 বজাত বড়োসকলৰ সমসাময়িক আৰ্থ সামাজিক জীৱন অন্বেষণ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়। সন্ধিয়া 6 বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কাইলৈ স্মৃতিগ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। পৰহিলৈ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে আমাৰ চিৰাঙৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে।
চিৰাং জিলাৰ বৰলাগাঁও স্থিত ঠেংফাখৰী পথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন। পুৱাৰ ভাগত অধিৱেশনৰ মূল তোৰণ উদ্বোধন কৰে দুপৰীয়া পঞ্জীয়ন অনুষ্ঠিত হোৱাৰ লগে লগে এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আবেলি ভাগত অৰণ ৰাজা বসুমতীৰ পৌৰহিত্যত অনুষ্ঠিত কবি সন্মিলন মুকলি কৰে। কাইলৈ বড়ো সাহিত্য সভাৰ পতাকা উত্তোলনৰ কাৰ্যৰ শুভাৰম্ভ কৰিব বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাজাৰীয়ে। কাইলৈ স্মৃতিগ্ৰন্থ আৰু বড়ো সাহিত্য সভাৰ বাৰ্ষিক বঁটাসমূহ প্ৰদানৰ অনুষ্ঠান আলোচনা চক্ৰ বড়ো সাহিত্য সভাৰ প্ৰাক্তন কৰ্মীসকলৰ সন্মিলন কবি সন্মিলন অনুষ্ঠিত হ'ব। এই সন্ধিয়াৰ ভাগত প্ৰথম কাৰ্যনিৰ্বাহক সভা প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু কাইলৈ সন্ধিয়ালৈ দ্বিতীয়খন প্ৰতিনিধি সভা অনুষ্ঠিত।
গুৱাহাটী বিশ্ববিদ্যালয়ত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পৰিকাঠামোৰ অন্তৰ্গত 5 বছৰীয়া সংহত স্নাতকোত্তৰ আৰু 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ শৈক্ষিক বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখা আৰু বিভাগৰ ডিন, অধ্যাপক অধ্যাপিকা আৰু বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষই এই শৈক্ষিক বৈঠকত উপস্থিত থাকে। বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডাঃ ৰণোজ পেগুৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কেৱল এক নীতি নহয়, এই নীতি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এক ঐতিহাসিক পদক্ষেপ। এই নীতিয়ে শিক্ষাক অধিক ছাত্ৰকেন্দ্ৰিক, বহুমুখী, নমনীয় আৰু দক্ষতাভিত্তিক কৰি তুলিবৰ বাবে সুস্পষ্ট দিশ প্ৰদান কৰিছে। 5 বছৰীয়া সংহত স্নাতকোত্তৰ আৰু 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীসকলে গৱেষণা, উদ্ভাৱন আৰু উচ্চ দক্ষতা অৰ্জনৰ সুযোগ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা প্ৰস্তুতিৰ আয়োজন কৰিছে। ডিব্ৰুগড় জিলাৰ ৰহমূৰীয়া অঞ্চলৰ বৰতিচুক গাঁৱত পূৰ্বৰ পৰম্পৰা অনুসৰি মাঘ বিহু উদযাপনৰ আয়োজন কৰা হৈছে। জিলাখনৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটসমূহৰ সহযোগত আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা 2026 অনুষ্ঠিত হৈছে। বিধায়ক তৰংগ গগৈয়ে এই মেলাৰ শুভাৰম্ভ কৰে। ভোগালী বিহুৰ প্ৰাকখনত মাজুলীত অসমী ভোগালী মেলা 2026 আজিৰে পৰা অনুষ্ঠিত হৈছে। তুনি নদীৰ পাৰত অনুষ্ঠিত এই মেলা অহা 11 জানুৱাৰীত সামৰণি পৰিব। দক্ষিণ শালমৰা জিলাৰ হাতছিঙিমাৰীতো আজি অনুষ্ঠিত ভোগালী মেলা জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই শুভাৰম্ভ কৰে। এই মেলাত জিলাখনৰ মুঠ 40টা আত্মসহায়ক গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত এই 3-দিনীয়া মেলাত আত্মসহায়ক গোটসমূহৰ সদস্যসকলে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ উপলব্ধ হৈছে। হোজাইৰ কাকিতো আজিৰে পৰা 3-দিনীয়া ভোগালী মেলা অনুষ্ঠিত হৈছে। লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই মেলাৰ উদ্বোধন কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱত কালি সন্ধিয়াৰে পৰা 3-দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হয়। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ্বোধন কৰা এই ভোগালী মেলাত চিদলি, চিৰাং আৰু বড়ো বজাৰ খণ্ড উন্নয়ন এলেকাৰ 31টা আত্মসহায়ক গোটে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে। ভোগালী বিহুৰ উৰুকাৰ দিনা বিভিন্ন থলুৱা খেল ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনাইছে। জিলাখনৰ ভালুকডুবি শালবাৰী প্ৰাথমিক খেলপথাৰতো আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভোগালী মেলা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উদ্বোধন কৰে। এই মেলাত গোৱালপাৰা জিলাৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলেও অংশগ্ৰহণ কৰিছে। মৰিগাঁও জিলাৰ বিহুতলীত আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে এই মেলা উদ্বোধন কৰে। মেলা উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে মহিলাসকলে নিজে উৎপাদন কৰা সামগ্ৰীসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰে। এই সামগ্ৰীসমূহত অধিক নতুনত্ব আৰোপ কৰিলে প্ৰতিযোগিতামূলক বজাৰত মহিলাসকল শক্তিশালীভাৱে থিয় দিব পাৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ধুবুৰী জিলাৰ বন বিভাগে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত বন বিভাগে অভিযান চলাই চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ বন বিভাগে 2025 বিত্তীয় বৰ্ষত অবৈধ বনজ সম্পদ সুৰক্ষা আৰু চোৰাং কাঠ সৰবৰাহ ৰোধ কৰিবলৈ বহুকেইটা অভিযান চলাইছিল। এই অভিযানত বন সুৰক্ষা বাহিনীয়ে বিভিন্ন অস্ত্ৰ শস্ত্ৰ, যান বাহনৰ লগতে 6টা পাম্প মেচিন, 24টা অবৈধ কাঠফলা মিল আৰু 226.289 ঘনমিটাৰ কাঠ জব্দ কৰে। লগতে বিভাগটোৱে অভিযান চলাই 26.82 ঘনমিটাৰ মূল্যৱান কাঠো জব্দ কৰে। 2025 বিত্তবৰ্ষটোত বন বিভাগে জিলাখনত 13,87,12,952 টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তদুপৰি বিভাগটোৱে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠান বন উৎসৱত কেইবাহাজাৰ গছপুলি বিতৰণ কৰাৰ কাৰ্যসূচীও হাতত লৈছিল। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱাৰ ভাগত জিলায়ুক্ত ডাঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ উদ্বোধন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকৰ্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমী চাওলুং চুকাফাৰ অসম আগমনৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত নিশা 9:15 শ্ৰীভূমি জিলা কৃষক পঞ্জীয়ন সন্দৰ্ভত জিলাখনৰ জিলা কৃষি বিষয়া শফিকুল ইছলামৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ শ্ৰীভূমি জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত কাইলৈ নিশা 8:02 মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত শীৰ্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী পাৰ্বিন হুছেইন।
অসমীয়া গদ্য সাহিত্যৰ জনক সমাজ সংস্কাৰক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ 388 সংখ্যক তিৰুভাৱ তিথি মহোৎসৱ ব্যাসকুচিত আজিৰে পৰা 7-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি সন্ধিয়া বন্তি প্ৰজ্বলন, সন্ধিয়াৰ প্ৰসংগ আৰু বাসুদেৱ বিগ্ৰহ প্ৰদক্ষিণ কাৰ্যসূচীৰে এই মহোৎসৱৰ আৰম্ভণি কৰা হয়। কাইলৈ সভা মহোৎসৱৰ মুখ্য দিন। কাইলৈ প্ৰসংগ পৰিৱেশন, ভাগৱত শোভাযাত্ৰা, সোঁৱৰণী সভা আদি অনুষ্ঠিত হ'ব। একেদৰে এই মহোৎসৱত ভট্টদেৱ বিষয়ক আলোচনা সভা, বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰাৰ লগতে থলুৱা কৃষ্টি সংস্কৃতিও পৰিৱেশন কৰা হ'ব। ভট্টদেৱৰ পুণ্যতিথিত ৰাজ্যবাসীয়ে গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। শিক্ষা আৰু আধ্যামিক চিন্তা চেতনাৰে বৃহত্তৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিবলৈ প্ৰয়াস কৰা ভট্টদেৱৰ অমূল্য সৃষ্টিৰাজিয়ে অসমক চহকী কৰি থৈ গৈছে। কথা গীতা, কথা ভাগৱত, কথা ৰত্নাৱলী, শৰণ মালিকা, গুৰু বংশাৱলী আদি গ্ৰন্থ ৰচনাৰে তেওঁ অসমীয়া গদ্য সাহিত্যৰ ভেটি সুদৃঢ় কৰি গৈছে। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল ষ্টেডিয়ামত হ'বলগীয়া এইবাৰৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানত হানি সিং, জেকলিন ফাৰ্নাণ্ডিজ আৰু হনৰাজ সন্ধুকে ধৰি কেইবাগৰাকীও তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিব। এইবাৰৰ সংস্কৰণৰ খেলসমূহ নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল ষ্টেডিয়াম আৰু বড়োদৰাৰ বি চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। নবী মুম্বাইৰ খেলসমূহ সমাপ্ত হোৱাৰ পাছত বাকী 11খন খেল বড়োদৰাত খেলোৱা হ'ব। যোৰহাট নগৰৰ ৰয়েল ৰোড নিবাসী ফৰিদ হাজৰিকাৰ আজি বিয়লি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 70 বছৰ। সমাজসেৱী আৰু সৰ্বৰোহী হাজৰিকাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। পৰিয়ালৰ সূত্ৰই জনোৱা মতে কাইলৈ পুৱাৰ ভাগত যোৰহাট কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন হ'ব। মঙলদৈৰ ডাকচকী 2 নম্বৰ মাজগাঁও নিবাসী ওদালগুৰি জিলাৰ পৰিসংখ্যা বিভাগৰ উপসঞ্চালক গিৰীন্দ্ৰ চহৰীয়াৰ যোৱা নিশাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে দেহাৱসান ঘটে। হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰা চহৰীয়াক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 49 বছৰ। সৰ্বৰোহী জনপ্ৰিয় ব্যক্তিজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁ পিতৃ, পন্নী আৰু দুটি কণ কণ শিশুক ইহ সংসাৰত এৰি থৈ যায়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 4,374 চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ। গুৰেশ্বৰৰ শোৱাকপুৰৰ শুক্লা চেণ্ট্ৰেল খেলপথাৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। চিৰাং জিলাৰ বিজনীৰ ঠেংফাখৰি ফৌঠাৰত আজিৰে পৰা 3-দিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণ কিছু সময়ৰ পাছতে আৰম্ভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।